এয়া আকাশবাণী। বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে বৰ্ষা প্ৰিয়া দত্ত। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল, মহাৰাষ্ট্ৰত আজি শাসনাধিষ্ঠিত মহায়ুতি মন্ত্ৰীসভাৰ বহু প্ৰতীক্ষিত সম্প্ৰসাৰণ সম্পন্ন হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰি সমাজৰ মূল সুঁতিলৈ উভতি আহিবলৈ আহ্বান জনাইছে। বিদেশী বিনিয়োগকাৰীয়ে চলিত মাহৰ প্ৰথম দুসপ্তাহত ভাৰতীয় মূলধনী বজাৰত প্ৰায় 28,000 কোটি টকা বিনিয়োগ কৰিছে। যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ ক্ষেত্ৰত জনসজাগতা আৰু জন অংশগ্ৰহণ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰিছে। আৰু মালয়েছিয়াৰ কুৱালালামপুৰত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ উদ্বোধনী খেলত ভাৰতীয় মহিলা দলে পাকিস্তানৰ বিৰুদ্ধে 9 উইকেটত জয়লাভ কৰিছে। মহাৰাষ্ট্ৰত আজি শাসনাধিষ্ঠিত মহায়ুতি মন্ত্ৰীসভাৰ বহু প্ৰতীক্ষিত সম্প্ৰসাৰণ সম্পন্ন হৈছে। মন্ত্ৰীসভাৰ কেইবাগৰাকী সদস্যই আজি নাগপুৰৰ ৰাজভৱনত শপত গ্ৰহণ কৰে। ৰাজ্যপাল চি পি ৰাধাকৃষ্ণণে তেওঁলোকক শপত বাক্য পাঠ কৰোৱাই বিজেপিৰ 16গৰাকী, শিৱসেনাৰ 10গৰাকী আৰু এন চি পিৰ 8গৰাকী সদস্যই কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰে। উল্লেখযোগ্য, নেতাসকলৰ ভিতৰত মহাৰাষ্ট্ৰ বিজেপিৰ মুৰববী চন্দ্ৰশেখৰ বাবনকুলে কেবিনেট মন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰিছে। তেওঁৰ লগতে দলৰ নেতা ৰাধাকৃষ্ণ ভিখে পাটিল, চন্দ্ৰকান্ত পাটিল আৰু গিৰীশ মহাজনে কেবিনেট মন্ত্ৰী হিচাপে শপত লয়। এন চি পিৰ নেতা হাছান মশ্ৰিফ আৰু শিৱসেনাৰ নেতা গোলাপৰাও পাটিলেও কেবিনেট মন্ত্ৰী হিচাপে শপত লৈছে। এই অনুষ্ঠানত মুখ্যমন্ত্ৰী দেৱেন্দ্ৰ ফাড়নাবিজ আৰু উপ মুখ্যমন্ত্ৰীদ্বয় একনাথ সিন্ধে আৰু অজিত পাৱাৰো উপস্থিত থাকে। উল্লেখযোগ্য যে মহাৰাষ্ট্ৰ বিধানসভাৰ শীতকালীন অধিৱেশন কাইলৈ আৰম্ভ হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে আজি মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰি সমাজৰ মূল সুঁতিলৈ উভতি আহিবলৈ আহান জনায়। ৰায়পুৰত ছত্তীশগড় আৰক্ষীক প্ৰেচিডেন্স কালাৰ সন্মান প্ৰদান অনুষ্ঠানত দিয়া ভাষণত শ্ৰীশ্বাহে কয় যে 2026 চনৰ 31 মাৰ্চৰ আগেয়ে ছত্তীশগড়ক নক্সালমুক্ত কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে স্থিৰ কৰা লক্ষ্যত উপনীত হবলৈ ছত্তীশগড় আৰক্ষীয়ে সাহস আৰু নিষ্ঠাৰে নক্সাল বিৰোধী অভিযান চলাই আছে। তেওঁ কয় যে ছত্তীশগড় চৰকাৰে আত্মসমৰ্পণৰ উত্তম নীতি প্ৰস্তুত কৰিছে আৰু আত্মসমৰ্পণকাৰী মাওবাদীসকলক উপযুক্ত সুবিধা প্ৰদান কৰা হ'ব। কেন্দ্ৰীয় গৃহমন্ত্ৰীগৰাকীয়ে কয় যে ৰাষ্ট্ৰপতিগৰাকীয়ে ছত্তীশগড় আৰক্ষীক দিয়া এই সন্মান তেওঁলোকৰ সেৱা আৰু ত্যাগৰ প্ৰতীক। এয়া কেৱল সন্মান নহয় বৰং তেওঁলোকৰ ওপৰত অৰ্পণ কৰা দায়িত্ব বুলি তেওঁ উল্লেখ কৰে। এই উপলক্ষে গৃহমন্ত্ৰীয়ে ছত্তীশগড় আৰক্ষীক সন্মানীয় ৰাষ্ট্ৰপতিৰ ৰং প্ৰদান কৰাৰ লগতে পেৰেড প্ৰত্যক্ষ কৰে। অনুষ্ঠানত ছত্তীশগড়ৰ মুখ্যমন্ত্ৰী বিষ্ণুদেও চাই, বিধানসভাৰ অধ্যক্ষ ড০ ৰমন সিং আৰু উপ মুখ্যমন্ত্ৰী বিজয় শৰ্মাও উপস্থিত থাকে। এই কাৰ্যসূচীত ছত্তীশগড় আৰক্ষীৰ কেইবাটাও শাখাই আকৰ্ষণীয় পেৰেড প্ৰদৰ্শন কৰে। বিদেশী বিনিয়োগকাৰীয়ে চলিত মাহৰ প্ৰথম দুসপ্তাহত ভাৰতীয় মূলধনী বজাৰত প্ৰায় 28,000 কোটি টকা বিনিয়োগ কৰিছে। তথ্য অনুসৰি বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগকাৰীয়ে ভাৰতৰ ইকুইটি বজাৰত 22,766 কোটি টকা আৰু ঋণৰ বজাৰত 4,814 কোটি টকা বিনিয়োগ কৰিছে। বিদেশী বিনিয়োগকাৰীসকলে যোৱা মাহত 21,612 কোটি আৰু অক্টোবৰ মাহত 94,017 কোটি টকা উভতাই লৈছিল। উল্লেখযোগ্য যে ছেপ্টেম্বৰ মাহত 9 মাহৰ ভিতৰতে সৰ্বাধিক 57,724 কোটি টকাৰ বিদেশী প্ৰতিষ্ঠানগত বিনিয়োগ হৈছিল। চলিত বছৰৰ এই পৰ্যন্ত ভাৰতীয় মূলধনী বজাৰত বিদেশী বিনিয়োগকাৰীয়ে 1,20,000 কোটি টকাৰো অধিক বিনিয়োগ কৰিছে। এখন দেশ এটা নিৰ্বাচন সন্দৰ্ভত লোকসভাত কাইলৈ 2খন বিধেয়ক উত্থাপন কৰা হ'ব। কেন্দ্ৰীয় আইনমন্ত্ৰী অৰ্জুন ৰাম মেঘৱালে 129 সংখ্যক সংবিধান সংশোধনী বিধেয়ক আৰু কেন্দ্ৰীয় শাসিত অঞ্চল আইন সংশোধনী বিধেয়ক নিম্ন সদনত উত্থাপন কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ অধ্যক্ষতাত যোৱা বৃহস্পতিবাৰে অনুষ্ঠিত কেন্দ্ৰীয় মন্ত্ৰীসভাৰ বৈঠকত দেশত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত কৰাৰ বাবে সংবিধান সংশোধনী বিধেয়কৰ প্ৰস্তাৱত অনুমোদন জনোৱা হৈছিল। প্ৰাক্তন ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দৰ অধ্যক্ষতাত গঠিত উচ্চ পৰ্যায়ৰ এখন সমিতিয়ে ৰাজনৈতিক দলৰ নেতা আৰু বিশেষজ্ঞসকলকে ধৰি অন্যান্য অংশীদাৰসকলৰ সৈতে এই সন্দৰ্ভত বিস্তৃতভাৱে আলোচনা কৰে। এখন দেশ এটা নিৰ্বাচন ব্যৱস্থা 2টা পৰ্যায়ত ৰূপায়ণ কৰা হ'ব। প্ৰথম পৰ্যায়ত লোকসভা আৰু বিধানসভাৰ নিৰ্বাচন একেলগে অনুষ্ঠিত হ'ব আৰু পঞ্চায়ত তথা পৌৰসভাৰ দৰে স্থানীয় নিকায়সমূহৰ নিৰ্বাচন সাধাৰণ নিৰ্বাচনৰ 100 দিনৰ ভিতৰত অনুষ্ঠিত হ'ব। এই বিধেয়কখন আইন হিচাপে গৃহীত হলে নিৰ্বাচনী প্ৰক্ৰিয়াটো সুসংহত হোৱাৰ লগতে ইয়াৰ ক্ষিপ্ৰতা বৃদ্ধি পাব বুলিও আশা কৰা হৈছে। তদুপৰি কেইবাটাও নিৰ্বাচন ভিন ভিন সময়ত অনুষ্ঠিত হোৱাৰ ফলত সৃষ্টি হোৱা বিত্তীয় আৰু প্ৰশাসনীয় চাপ হ্ৰাস পাব বুলিও আশা কৰা হৈছে। নিৰ্বাচন অনুষ্ঠিত কৰাৰ বাবে প্ৰয়োজনীয় দীঘলীয়া সময় হ্ৰাস হোৱাৰ লগতে এই প্ৰক্ৰিয়া চলি থকাৰ সময়ত প্ৰশাসন ব্যৱস্থা পৰিচালনাত হোৱা ব্যাঘাত দূৰ কৰিব পৰা যাব বুলিও কেন্দ্ৰীয় চৰকাৰে প্ৰকাশ কৰিছে। মধ্যপ্ৰদেশৰ গোৱালিয়ৰত আজি উপ ৰাষ্ট্ৰপতি জগদীপ ধনখৰে এটা ভূবিজ্ঞান সংগ্ৰহালয় উদ্বোধন কৰে। এই অত্যাধুনিক সংগ্ৰহালয়টো ভূবিজ্ঞান শিক্ষা আৰু জনসংযোগৰ কেন্দ্ৰ হিচাপে পৰিগণিত হ'ব। এনেধৰণৰ সংগ্ৰহালয়ে ভাৰতীয় ভূতাত্বিক জৰীপৰ অনন্য পদক্ষেপক প্ৰতিনিধিত্ব কৰি ভূবিজ্ঞানৰ আপুৰুগীয়া সমলসমূহ প্ৰদৰ্শনৰ লগতে জনসাধাৰণৰ মাজত বিজ্ঞান মানসিকতাৰ প্ৰসাৰ আৰু জ্ঞানৰ বিনিময় উৎসাহিত কৰিব। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। পৰৱৰ্তী বাতৰি শুনক বৰ্ষাপ্ৰিয়া দত্তৰ পৰা।
যক্ষ্মা ৰোগৰ বিৰুদ্ধে যুঁজ দিয়াৰ লগতে মাদক দ্ৰব্যৰ আসক্তি ৰোধ কৰাৰ ক্ষেত্ৰত জনসজাগতা আৰু জনঅংশগ্ৰহণ অত্যন্ত গুৰুত্বপূৰ্ণ বুলি লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰকাশ কৰিছে। আজি নতুন দিল্লীৰ মেজৰ ধ্যানচান্দ ৰাষ্ট্ৰীয় ষ্টেডিয়ামত আজি অনুষ্ঠিত যক্ষ্মা মুক্ত ভাৰত সজাগতা ক্ৰিকেট খেল উদ্বোধন কৰি অধ্যক্ষগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ সাংসদসকলক ভাৰতক যক্ষ্মামুক্ত কৰাৰ লগতে জন আন্দোলন গঢ়ি তুলিবলৈ আহ্বান জনায়। খেলখনত আজি লোকসভাৰ অধ্যক্ষ একাদশে ৰাজ্যসভাৰ সভাপতি একাদশৰ বিৰুদ্ধে জয়লাভ কৰে। প্ৰীতি ক্ৰিকেট খেলখনত বিভিন্ন ৰাজনৈতিক দলৰ সাংসদসকলে অংশগ্ৰহণ কৰে। যক্ষ্মামুক্ত দেশ গঢ়াৰ বাবে সজাগতা সৃষ্টিৰ লক্ষ্যৰে এই ক্ৰিকেট খেলখন অনুষ্ঠিত হৈছিল। বিশ অভাৰৰ খেলখনত লোকসভাৰ অধ্যক্ষ ওম বিৰলা মুখ্য অতিথি হিচাপে উপস্থিত থাকে। লোকসভাৰ অধ্যক্ষ একাদশক প্ৰাক্তন কেন্দ্ৰীয় মন্ত্ৰী তথা হামিৰপুৰ লোকসভা সমষ্টিৰ সাংসদ অনুৰাগ সিং ঠাকুৰে নেতৃত্ব দিয়াৰ বিপৰীতে ৰাজ্যসভাৰ সভাপতি একাদশক কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে নেতৃত্ব দিয়ে। এই উপলক্ষে আয়োজিত অনুষ্ঠানত দিয়া ভাষণত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযানৰ অধীনত 2025 চনৰ ভিতৰত এই ৰোগ নিৰ্মূলৰ বাবে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গ্ৰহণ কৰা পদক্ষেপক আলোকপাত কৰে। শ্ৰীবিৰলাই লগতে কয় যে এই খেলখনে বিভিন্ন অঞ্চলৰ সাংসদসকলৰ অংশগ্ৰহণৰ জৰিয়তে ৰোগ নিৰ্মূলৰ ক্ষেত্ৰত ফলপ্ৰসূভাৱে সজাগতা বৃদ্ধিত সহায় কৰিব। সংবাদ মাধ্যমৰ সৈতে হোৱা কথা বতৰাত কেন্দ্ৰীয় মন্ত্ৰী কিৰেণ ৰিজিজুৱে কয় যে এই খেলখনে এই ৰোগৰ বিৰুদ্ধে সজাগতা সৃষ্টিৰ লগতে জনসাধাৰণক সুস্থতাৰ প্ৰতি আকৰ্ষিত কৰিব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অহা 29 ডিচেম্বৰত আকাশবাণীযোগে প্ৰচাৰ হ'বলগীয়া মন কী বাত অনুষ্ঠানৰ জৰিয়তে দেশ বিদেশৰ জনসাধাৰণৰ আগত নিজৰ মনৰ ভাৱ ব্যক্ত কৰিব। এয়া হ'ব এই অনুষ্ঠানটোৰ 117 সংখ্যক খণ্ড। জনসাধাৰণে এই অনুষ্ঠানৰ বাবে নিজৰ মতামত আৰু পৰামৰ্শ 1800 11 7800 টোল ফ্ৰী নম্বৰলৈ প্ৰেৰণ কৰিব পাৰে। তদুপৰি নমো এপ নাইবা মাই গভ মুকলি মঞ্চৰ জৰিয়তে জনসাধাৰণে নিজৰ পৰামৰ্শ প্ৰেৰণ কৰিব পাৰে। অহা 27 ডিচেম্বৰ পৰ্যন্ত মতামত আৰু পৰামৰ্শসমূহ প্ৰেৰণ কৰিব পাৰিব। এই অনুষ্ঠানত আকাশবাণী আৰু দূৰদৰ্শনৰ আটাইবোৰ নেটৱৰ্কৰ উপৰি AIR নিউজ ৱেবছাইট আৰু নিউজ অন AIR মোবাইল এপত উপলব্ধ হ'ব। প্ৰধানমন্ত্ৰী কাৰ্যালয়, তথ্য আৰু সম্প্ৰচাৰ মন্ত্ৰালয়, আকাশবাণী আৰু দূৰদৰ্শনৰ ইউটিউব চেনেলযোগে এই অনুষ্ঠানৰ লাইভ ষ্ট্ৰীমিং কৰা হ'ব। আকাশবাণীয়ে এই অনুষ্ঠানটি প্ৰচাৰ হোৱাৰ ঠিক পাছতেই ইয়াৰ আঞ্চলিক ভাষান্তৰ প্ৰচাৰ কৰিব। 2047 চনৰ পূৰ্বে বিকশিত ভাৰতৰ দৃষ্টিভংগী বাস্তৱায়িত কৰিবলৈ সকলো চৰকাৰী বিভাগৰ উপৰি কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ সামূহিক প্ৰচেষ্টাৰ প্ৰয়োজনৰ ওপৰত বিজ্ঞান আৰু প্ৰযুক্তি মন্ত্ৰী ডঃ জিতেন্দ্ৰ সিঙে গুৰুত্ব আৰোপ কৰিছে। আজি নতুন দিল্লীত বিজ্ঞান মন্ত্ৰালয় আৰু বিভাগসমূহৰ সচিবসকলৰ মন্ত্ৰালয় পৰ্যায়ৰ মাহেকীয়া যুটীয়া বৈঠকত অধ্যক্ষতা কৰি ভাষণত মন্ত্ৰীগৰাকীয়ে এই কথা প্ৰকাশ কৰে। তেওঁ ৰাষ্ট্ৰীয় পৰ্যায়ত নিৰ্ধাৰিত লক্ষ্যত উপনীত হোৱাৰ বাবে ৰাজ্যিক বিজ্ঞান পৰিষদসমূহৰ উদ্ভাৱনমূলক কাৰ্যকলাপ ত্বৰান্বিত কৰি আঞ্চলিক পৰ্যায়ৰ উন্নয়নৰ পোষকতা কৰে। তেওঁ জনসাধাৰণৰ মাজত বিজ্ঞান মানসিকতা গঢ় দিয়াৰ উপৰি তৃণমূল পৰ্যায়ত উদ্ভাৱনৰ বিকাশ আৰু নিত্য নতুন প্ৰত্যাহ্বান গ্ৰহণৰ বাবে স্থানীয় পৰ্যায়তে মোকাবিলা কৰাৰ বাবে ৰাজ্যসমূহক অনুঘটক হিচাপে কাম কৰাৰ বাবে আহ্বান জনায়। উত্তৰাখণ্ডৰ ডেৰাডুনত আজি বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছ আৰু আৰোগ্য এক্সপ'ৰ 10ম সংস্কৰণৰ সামৰণি পৰে। এই অনুষ্ঠানত এইবাৰৰ সংস্কৰণত অভিলেখ সংখ্যক 12,000 প্ৰতিনিধিয়ে পঞ্জীয়ন কৰে। মুঠ 54খন দেশে ভাগ লোৱা এই অনুষ্ঠানত 300 বিদেশী প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰি এই অনুষ্ঠানৰ প্ৰতি কৃতজ্ঞতা প্ৰকাশ কৰে। উল্লেখযোগ্য যে যোৱা বছৰ গোৱাত হোৱা এই অনুষ্ঠানৰ 9ম সংস্কৰণত মুঠ 5,102 প্ৰতিনিধিয়ে পঞ্জীয়ন কৰে। উত্তৰাখণ্ডৰ মুখ্যমন্ত্ৰী পুষ্কৰ সিং ধামীয়ে বিশ্ব আয়ুৰ্বেদ কংগ্ৰেছ আৰু আৰোগ্য এক্সপ'ৰ সফল সমাপ্তিৰ বাবে দেশৰ লগতে বিদেশৰ প্ৰতিনিধিসকলক ধন্যবাদ জ্ঞাপন কৰে। মালয়েছিয়াৰ কোৱালালামপুৰত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ উদ্বোধনী খেলত ভাৰতীয় মহিলা দলে পাকিস্তানৰ বিৰুদ্ধে 9 উইকেটত জয়লাভ কৰিছে। আজি পাকিস্তানে প্ৰথমে বেট ধৰি 20 অভাৰত 7 উইকেটৰ বিনিময়ত 67 ৰাণ সংগ্ৰহ কৰে। প্ৰত্যুত্তৰত ভাৰতৰ হৈ কমলিনী আৰু সানিকা চালকেৰ অপেনাৰ যুটীয়ে 7 অভাৰ আৰু 5টা বলতে বিজয় লক্ষ্য অতিক্ৰম কৰে। মঙলবাৰে ভাৰত নেপালৰ বিৰুদ্ধে অৱতীৰ্ণ হ'ব। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰধান বাতৰিসমূহ আকৌ এবাৰ। মহাৰাষ্ট্ৰত আজি শাসনাধিষ্ঠ মহায়ুতি মন্ত্ৰীসভাৰ বহু প্ৰতীক্ষিত সম্প্ৰসাৰণ সম্পন্ন হয়। কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে মাওবাদীসকলক অস্ত্ৰ ত্যাগ কৰি সমাজৰ মূল সুঁতিলৈ উভতি আহিবলৈ আহ্বান জনাইছে। বিদেশী বিনিয়োগকাৰীয়ে চলিত মাহৰ প্ৰথম দুসপ্তাহত ভাৰতীয় মূলধনী বজাৰত প্ৰায় 28,000 কোটি টকা বিনিয়োগ কৰিছে আৰু মালয়েছিয়াৰ কোৱালালামপুৰত অনুষ্ঠিত 19 বছৰ অনূৰ্ধ এছিয়া কাপ ক্ৰিকেট প্ৰতিযোগিতাৰ গ্ৰুপ এৰ উদ্বোধনী খেলত ভাৰতীয় মহিলা দলে পাকিস্তানৰ বিৰুদ্ধে 9 উইকেটত জয়লাভ কৰিছে। আমাৰ এতিয়াৰ বাতৰি ইমানেই। পৰৱৰ্তী মুখ্য বাতৰি নিশা 8 বজাত।